এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। গুৱাহাটীৰ পশ্চিম বৰাকত কাইলৈ কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পশ্চিম বৰাকত নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ স্মৃতি সংৰক্ষণৰ লক্ষ্যৰে বৰাগাঁৱত এই শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। এই ক্ষেত্ৰত প্ৰেক্ষাগৃহ, প্ৰাৰ্থনা গৃহ, চাইকেল ট্ৰেক আদিৰ উপৰি অসম আন্দোলন তথা ৰাজ্যখনৰ বুৰঞ্জীৰ বিভিন্ন ঘটনা প্ৰবাহক সামৰি শব্দ আৰু পোহৰৰ বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা থাকিব। ৰাজ্যৰ বিভিন্ন জিলাত শ্বহীদ দিৱস পালনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জনাই সুধাকণ্ঠৰ শ্বহীদ প্ৰণাম তোমাক শীৰ্ষক গীতটি কাইলৈ বিভিন্ন স্থানত সমূহীয়াকৈ পৰিৱেশন কৰা হ'ব। ইয়াৰ উপৰি জিলা আৰু সমজিলাৰ সদৰসমূহতো কাইলৈ বিস্তৃত কাৰ্যসূচীৰে শ্বহীদ দিৱসৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নৰৱেৰ ৰাষ্ট্ৰদূত মে ইলিন ষ্টেনাৰৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত তেওঁলোকে অসমৰ চাহ, ৰাজ্যিক দক্ষতা বিশ্ববিদ্যালয় আৰু দক্ষতাভিত্তিক শিক্ষাৰ বিষয়ে আলোচনা কৰে। নতুন দিল্লীত আজি আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় হস্তশিল্প বঁটাসমূহ প্ৰদান কৰে। হস্তকলাৰ বিভিন্ন দিশত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এই বঁটা দেশৰ বিভিন্ন ৰাজ্যৰ শিল্পীসকলক প্ৰদান কৰা হয়। অনুষ্ঠানত অংশ লৈ ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভাৰতীয় হস্তশিল্প অত্যন্ত চহকী বুলি মত প্ৰকাশ কৰাৰ লগতে এই শিল্পসমূহে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰতিফলিত কৰে বুলি উল্লেখ কৰে।
উন হস্তশিল্প মে ভাৰত কেবিধ অৰ সমৃদ্ধ সাংস্কৃতিক ধৰোহৰ কি ঝলক মিলতি হে চাহে লোক চিত্ৰকাৰী পটচিত্ৰ তিঞ্জর ওর কালীঘাট হ কাষ্ট শিল্প হ সাদেলি ওর তারকসি হ ধাতু শিল্প বস্ত্র ঢোকরা ওর মিনাকারি হ বস্ত্রকলা বাটি কার্বি ওর সাজিনী শিল্প হ লুপ্ত প্রায় কলা মিরিজিন ওর সাফি লেম্পি হ এহা প্রদর্শী সবই হস্তশিল্প অদ্ভুত এ তো মে কেবল মাত্র কুচ কলা কা মে বতাই इतने सारे कला प्रदर्शित किया गया इतने सारे स्टेट है स्टेट का तो अपना पहचान है लेकिन व्यक्ति विशेष भी अपना डिजाइन अपना कलाकृति यहाँ प्रदर्शित किए हैं।
অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা বাছনি লাভ কৰা হস্তশিল্পীসকলকো পুৰস্কৃত কৰা হয়। ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান আই আই এম চিয়ে কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত কাইলৈ আৰু পৰহিলৈ দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলনৰ আয়োজন কৰিছে। ভাৰতত সামূহিক অনাতাঁৰ সেৱাৰ 20 বছৰ পূৰ্তি উদযাপন বিষয়বস্তুৰে আয়োজিত এই সন্মিলনৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ সামূহিক অনাতাঁৰ কেন্দ্ৰৰ সৈতে জড়িত ব্যক্তি প্ৰতিষ্ঠান, গণমাধ্যমৰ শিক্ষক, চৰকাৰী প্ৰতিনিধি আৰু বিশেষজ্ঞসকলক একেখন মঞ্চত উপৱিষ্ট কৰোৱা হ'ব। গুৱাহাটীৰ আজাৰাত কাইলৈ পুৱা 10 বজাৰ পৰা এই সন্মিলন অনুষ্ঠিত হ'ব। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আজি গুৱাহাটীত অনুষ্ঠিত এখন চিন্তন বৈঠকত 6টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদনক লৈ আলোচনা কৰা হয়। আলোচনাৰ অন্তত বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি সংগঠনটোৰ নেতা বসন্ত গগৈয়ে কয় যে এই প্ৰতিবেদনত টাই আহোম জনগোষ্ঠীক অনুসূচিত জনজাতি হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ফলত জনগোষ্ঠীটো সামাজিক আৰু ৰাজনৈতিক দিশত কিদৰে সুৰক্ষিত হ'ব সেয়া চালি জাৰি চাবলৈ অসম চৰকাৰৰ প্ৰাক্তন মহাধিবক্তা ৰমেশ বৰপাত্ৰ গোহাঁইক অধ্যক্ষ হিচাপে লৈ এখন 21-জনীয়া উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। ওদালগুৰি জিলাৰ টংডাৰ সমীপৰ দাৰোগাখাত গাঁৱৰ কলবাৰী নিবাসী আঙেৰি ৰাভাৰ যোৱা নিশা নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 70 বছৰ। প্ৰয়াত আঙেৰি বৃহত্তৰ কলবাৰী অঞ্চলৰ বিভিন্ন ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈ আছিল। কটকৰ বাৰাবতী ষ্টেডিয়ামত অনুষ্ঠিত 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 176 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই এই বাতৰি যুগুতোৱাৰ পৰলৈকে 6 অভাৰত 3টা উইকেট হেৰুৱাই 45 ৰাণ সংগ্ৰহ কৰি খেলি আছে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 175 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ হাৰ্দিক পাণ্ডিয়াই 28টা বলত সৰ্বাধিক 59 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।